বাতৰি পঢ়িছিল বিজয় কাশ্যপে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চুৰুত দলীয় পাৰ্টীৰ হৈ নিৰ্বাচনী সমাৱেশত সমবেত লোকসকল সম্বোধন কৰিব। নিৰ্বাচন আয়োগে আজি বিগত নিৰ্বাচনত কম ভোটদান হোৱা 11খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বছৰ বছৰ জিলা নিৰ্বাচনী বিষয়ৰ সৈতে বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সালসলনি ঘটাইছে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। দেশৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত তুংগাত উঠিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চুৰুত দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী সমাৱেশত সমবেত লোকসকলক সম্বোধন কৰিব। শ্ৰীমোদী কাইলৈ পুষ্কৰত উপস্থিত হ'ব। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুনে খাৰ্গি চিত্তৰগড়ৰ মনোনয়ন পত্ৰ দাখিলৰ সমৰত অংশগ্ৰহণ কৰা লোকসকলক সম্বোধন কৰে। দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰত কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কালি আছিল অন্তিম দিন। অহা 26 মাৰ্চত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশ তথা 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন লোকসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কেৰালাৰ 12খন, কৰ্ণাটকৰ 14খন, ৰাজস্থানৰ 13খন, মধ্যপ্ৰদেশত 7খন আসনৰ উপৰি উত্তৰ প্ৰদেশ আৰু মহাৰাট্টত 8খনকৈ আসন, অসম আৰু বিহাৰত 5খনকৈ, পশ্চিমবংগ আৰু ছত্তীশগড়ত 3খনকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰত 1খনকৈ আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ কৰা হ'ব। জম্মু কাশ্মীৰকে ধৰি দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাৰ্থীসমূহৰ বাবে সোমবাৰ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন। নিৰ্বাচন আয়োগে আজি বিগত নিৰ্বাচনৰ কম ভোটদান হোৱা 11খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বছা বছা জিলা নিৰ্বাচনী বিষয়ৰ সৈতে বৈঠকৰ আয়োজন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা এই বৈঠকত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ তথা নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে আৰু সুখবীৰ সিং সান্ধুৱে অধ্যক্ষতা কৰিছে। বৈঠকত আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত নগৰ আৰু চহৰৰ একাংশ এলেকাত কম ভোটদানৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ কাৰ্য পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে বৈঠকত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ, পুনে, থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্য আৰু কানপুৰৰ পৌৰ আয়ুক্তসকলৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বছা বছা জিলা নিৰ্বাচনী বিষয়াসকলে ভাগ লৈছে। মুখ্য নিৰ্বাচনী আয়ুক্তই সময়ে সময়ে ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিম্ন অংশগ্ৰহণৰ কাৰণ হিচাপে নগৰীয়া উদাসীনতা আৰু গ্ৰাম্য এলেকাৰ প্ৰব্ৰজনৰ প্ৰত্যাহাৰ সম্পৰ্কে আলোকপাত কৰি আহিছে। 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, তেলেংগা, গুজৰাট, পাঞ্জাব, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ তথা ঝাৰখণ্ডত ৰাষ্ট্ৰীয় ভোটদানৰ হাৰ 67.40% কম হৈছিল। ভোটদানৰ হাৰ কম হোৱা 50টা সংসদীয় সমষ্টিৰ ভিতৰত 17টা সমষ্টি মহানগৰ অঞ্চল হোৱাৰ পৰিৱৰ্তে নগৰীয়া উদাসীনতা প্ৰতিফলিত হৈছে। তদুপৰি ভোটদানৰ হাৰ কম হোৱা 9খন ৰাজ্যৰ 50টা গ্ৰাম্য সংসদীয় সমষ্টিত কিছু নিৰ্দিষ্ট বিষয় সন্দৰ্ভত আলোচনা তথা ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে কৌশল প্ৰস্তুত কৰাৰ বাবে বাছি লোৱা হৈছে। অৰুণাচল প্ৰদেশৰ 2টা সংসদীয় সমষ্টিৰ বাবে অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। পূব অৰুণাচল সংসদীয় সমষ্টিৰ বাবে 6গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপি প্ৰাৰ্থী তথা সমষ্টিটোৰ সংসদ তাপিৰ গাঁও আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসিৰাম চিৰামৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব। বসিৰাম চিৰাম এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা হোৱাৰ লগতে ৰাজ্যখনৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী। বিজেপি আৰু কংগ্ৰেছৰ উপৰি ৰাজ্যখনৰ নৱগঠিত দল অৰুণাচল ডেমক্ৰেটিক ফ্ৰণ্টেও প্ৰাৰ্থীৰ পক্ষে কৰিছে। সমষ্টিটোৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা আন 3গৰাকী নিৰ্দলীয় প্ৰাৰ্থী। উল্লেখযোগ্য যে পূব অৰুণাচল সংসদীয় সমষ্টিত থকা ভোটদাতাৰ সংখ্যা হৈছে 375,310। ইয়াৰ ভিতৰত 189,740গৰাকী পুৰুষ ভোটদাতা হোৱাৰ বিপৰীতে 185,500 69গৰাকী মহিলা ভোটদাতা, আনহাতে সমষ্টিৰ এগৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। সমষ্টিটোত 27টা বিধানসভা সমষ্টি থকাৰ লগতে 920টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। গুজৰাটৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে 3গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলে বড়োদৰা সমষ্টিৰ পৰা জফৰ সিং পাধিয়াৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে জুনাগড় আসনৰ বাবে হীৰাভাই জোটোৱাৰ আৰু সুৰেন্দ্ৰনগৰ আসনৰ বাবে ঋত্বিকভাই মকৱানাক প্ৰাৰ্থিত্ব হিচাপে থিয় কৰাইছে।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সালসলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্ৰশ্ন অধিকৰ পৰিৱৰ্তে বিস্তৃত উত্তৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বহু বিকল্প থকা প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্ৰশ্নসমূহ পূৰ্বৰ 40%ৰ পৰা 50%লৈ বৃদ্ধি কৰা হৈছে। আনহাতে 2024-25 শৈক্ষিক বৰ্ষত চমু তথা দীৰ্ঘ উত্তৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰ প্ৰশ্নসমূহ 40%ৰ পৰা 30%লৈ হ্ৰাস কৰা হৈছে। অৱশ্যে 2024-25 শৈক্ষিক বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্নকাকতৰ গাঁথনিত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। এই পৰ্যায়ত 5খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বি পি এফৰ বিধায়ক দুৰ্গাদাস বড়ো আছে। এ আই ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী থিয় কৰাইছে। নিৰ্বাচন আয়োগে আজি আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ জাননী জাৰি কৰিছে। নিজৰ ৰাজনৈতিক ভৱিষ্যত ৰক্ষা কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিবলৈ আতিশীক কোৱা হৈছিল বুলি তেওঁ অনা অভিযোগ সন্দৰ্ভত এই জাননী জাৰি কৰা হৈছে। এই জাননীৰ জৰিয়তে সোমবাৰে বিয়লিৰ পূৰ্বে প্ৰত্যুত্তৰ দিবলৈ তেওঁক কোৱা হৈছে। নেতাসকলে ৰাজহুৱা মঞ্চৰ জৰিয়তে প্ৰকাশ কৰা কথাসমূহ জনসাধাৰণে বিশ্বাস কৰে বুলি জাননীখন উল্লেখ কৰি আয়োগে কয় যে ই দৃষ্টিভংগীৰ পৰা এনেধৰণৰ বিবৃতিয়ে প্ৰচাৰ অভিযান প্ৰভাৱ পেলাব পাৰে। নেত্ৰীগৰাকীৰ বক্তব্যৰ বাস্তৱভিত্তিত থাকিব লাগিব বুলি উল্লেখ কৰি আয়োগে কয় যে প্ৰয়োজনত নেত্ৰীগৰাকীয়ে নিজৰ বক্তব্যৰ সত্যতা প্ৰতিপন্ন কৰিব লাগিব। ইয়াৰ পূৰ্বে বিজেপিয়ে এই সন্দৰ্ভত আতিশীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ হায়দৰাবাদ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰে। পাঞ্জাবে 2 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 5টা বলত 7টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ শশাংক সিঙে 29টা বলত 61 ৰাণ আউট হোৱা হকে থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অধিনায়ক শুভমন গিলৰ অপৰাজিত 89 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 193 ৰাণ কৰে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চুৰুত দলীয় পাৰ্টীৰ হৈ নিৰ্বাচনী সমাৱেশত সমবেত লোকসকলক সম্বোধন কৰিব। নিৰ্বাচন আয়োগে আজি বিগত নিৰ্বাচন কম ভোটদান হোৱা 11খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নিৰ্বাচনী বিষয়ৰ সৈতে বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সালসলনি ঘটাইছে। লোকসভা নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ বাবে অসমত 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।